ভেলেণ্টাইন ডে কবিতা লিখিলেই যদি প্ৰেমিক হয় মই নাজানো, গান লিখিলেই যদি প্ৰেমিক হয় মই নাজানো, পিছে তুমি কি কোৱা? তোমাৰ প্ৰেমত যে দুৰ্দান্ত প্ৰেমিক সেয়া মই ক'ব পাৰোঁ। বন্ধুৰ ডি এছ এল আৰত আবদ্ধ হোৱা ফেচবুকত ফটোকেইখন দেখি প্ৰেমত নপৰিবা তুমি। হাতত নাথাকিব পাৰে আইফোন, ডি এছ এল আৰ অথবা কে টি এম, কিন্তু বুকুৰ মাজত সদায় থাকে সাহস আৰু মৰমেৰে ভৰা এখন বিশাল হৃদয়। ধনৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু প্ৰয়োজনত নিজৰ জান দি হ'লেও ভাই ভনীৰ ইজ্জত বচাবলৈ কুণ্ঠাবোধ নকৰোঁ। মাথো এবাৰ অনুভৱ কৰি চোৱা না, হয়তো বিচাৰি পাই যাব পৰা জীৱনৰ সমস্ত মৰম ভালপোৱা। মহানগৰীৰ ৰাজপথত মদিৰা প্ৰাণ কৰি তাণ্ডৱৰ সৃষ্টি নকৰোঁ আমি, নকৰোঁ সুৰাৰ ৰাগীত মাতাল হৈ কোনো গাভৰুৰ সতে অভদ্ৰামী। মাথো তোমাৰ প্ৰেমৰ পিয়লাত উন্মাদ জোখেৰে মৰম প্ৰাণ কৰি আজীৱন তোমাক সুখী কৰিব বিচাৰোঁ। ডি এছ এল আৰ জ্বৰত আক্ৰান্ত হৈ আত্মহাৰা নহ'বা, নকৰিবা ভেলেণ্টাইন ডে বুলি নিজকে উৎসৰ্গা। প্ৰেমৰ দিৱস পালন কৰিবলৈ কোনোবা বাগিচা অথবা দীঘলী পুখুৰীৰ পাৰত গৈ নাইবা বন্ধ কোঠাত অশ্লীলতাৰ সৃষ্টি নকৰোঁ আমি। মাথো মুকলি আকাশৰ তলত গৈ এপাখি ৰক্ত গোলাপ হাতত লৈ হিয়াৰ দোলেৰে উৰে জীৱনলৈ, জীৱনজোৰা প্ৰতিশ্ৰুতিৰে বান্ধিব খোজোঁ মৰমৰ এনাজৰী।